এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। আজি পহিলা মাঘ। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন মঠ মন্দিৰ নামঘৰকে ধৰি ধৰ্মীয় স্থানসমূহত ভক্তপ্ৰাণ ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন ঠাইত আজি ভোগালী বিহুৰ অন্তিম দিন হিচাপে পালন কৰা হৈছে। ভোগৰ উৎসৱৰ সৈতে সংগতি ৰাখি পৰম্পৰাগত খেল ধেমালিৰো আয়োজন কৰা হৈছে। নগাঁও জিলাৰ নেহেৰুবালিত কালিৰে পৰা ছদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা 113 সংখ্যক ভোগালী বিহু উৎসৱৰ সৈতে সংগতি ৰাখি গ্ৰন্থ উন্মোচন, জ্যেষ্ঠ নাগৰিকৰ সম্বৰ্ধনা আৰু শিশুসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে বিভিন্ন খেল ধেমালিৰ প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। কাৰ্বি আংলং জিলাতো ভোগালী বিহুৰ উৎসাহ অব্যাহত আছে। পৰম্পৰাগত ৰীতি অনুযায়ী কালি জিলাখনৰ ৰাইজে সমূহীয়াভাৱে অগ্নি সেৱা কৰাৰ লগতে ডিফু ক্লাবৰ উদ্যোগত প্ৰীতি চাহমেলৰ আয়োজন কৰা হয়। কণ কণ শিশুসকলৰ মাজত বিভিন্ন খেল ধেমালিও অনুষ্ঠিত হয়। শিৱসাগৰতো আৰক্ষী ছাউনীত কৰ্তব্যৰত আৰক্ষীসকলে কামৰ দায়বদ্ধতাৰ মাজতে পৰম্পৰাগত ৰীতি নীতি পালন কৰি ভোগালী বিহুৰ উৎসাহত অংশগ্ৰহণ কৰে। সত্ৰপীঠ মাজুলীতো শ্ৰী শ্ৰী দক্ষিণপাট, উত্তৰ কমলাবাৰী সত্ৰ, গড়মূৰ, আউনীআটীৰ দৰে সত্ৰসমূহৰ উদাসীন ভকত বৈষ্ণৱসকলেও পৰম্পৰা ৰক্ষা কৰি মেজি জ্বলাই ভোগালী বিহু উদযাপন কৰে। একেদৰে উত্তৰ মাজুলীৰ মিচিং জনগোষ্ঠীয় লোকসকলেও বোপা ককাৰ দিনৰ ৰীতি নীতি পালন কৰি ভোগৰ উৎসৱত অংশগ্ৰহণ কৰে। ডিব্ৰুগড় জিলাতো বিপুল উৎসাহেৰে মাঘ বিহু পালন কৰা হয়। জিলাখনৰ মটক জনগোষ্ঠীৰ প্ৰধান অঞ্চলসমূহত জনগোষ্ঠীটোৰ পৰম্পৰা অনুযায়ী কালি দিনৰ ভাগত ৰাজহুৱা ভোজৰ আয়োজন কৰা হয়। আজি জিলাখনৰ ক্ষেত্ৰ বিশেষে বুঢ়া মেজি আৰু মতা মেজি জ্বলোৱা হয়। বৰপেটা জিলাত কালিৰে পৰা সত্ৰকেন্দ্ৰিক পৰম্পৰাৰে বিহু পালন কৰা হৈছে। বৰপেটা আৰু ইয়াৰ সমীপৱৰ্তী স্থানসমূহত কালি উৰুকা তথা স্থানীয় ভাষাত গাটা ৰখা উদযাপন কৰাৰ পাছত আজি পহিলা মাঘৰ দিনটোত মেজি জ্বলোৱা হৈছে। এই সন্দৰ্ভত জিলাখনৰ পৰা আমাৰ সংবাদদাতা অৰূপজ্যোতি মহন্ত।
সত্ৰৰ নিয়ম মতে পৰিচালিত হৈ আহিছে আৰু বৰপেটা সত্ৰৰ সেই নিয়ম অনুসৰিয়ে আজি মাঘৰ বৰদোমাহে পালন কৰা হৈছে। আৰু বৰপেটা সত্ৰত ভোগালী বিহু বুলি কোৱা নহয়, মাঘৰ বিহু বা মাঘৰ দোমাহী বুলি কোৱা হয়। এই বিহু পাঁচদিনীয়াকৈ পালন কৰা হয় আৰু কালিৰ পৰা এই বিহু পালন আৰম্ভ হৈছে। আজি বৰদোমাহী উপলক্ষে প্ৰথমতে বৰপেটা সত্ৰৰ টোপৰ চোতালত সাজি ওলোৱা মেজি প্ৰজ্বলিত কৰা হ'ব। তাৰপিছত বৰপেটাৰ যিমানবোৰ হাতী আছে সেই হাতীবোৰত নিৰ্মাণ কৰা মেজিবোৰ পোৱা হ'ব আৰু প্ৰবাদ আছে যে এই মেজি পোৱাৰ পাছৰ পৰাই শীতৰ প্ৰকোপ হ্ৰাস হয়। বৰপেটা সত্ৰত যিমান থান সত্ৰ আছে সকলোতে একে নিয়মে পালন কৰা হয় এই মাঘৰ বিহু। আৰু যিহেতু বৰপেটাত ভোগালী বিহু পালন কৰা নহয় সেইকাৰণে মাঘৰ বিহু হিচাপেহে ইয়াক ভোগালী বিহুটো উদযাপন কৰা হয়। আজিৰ পৰা বৰপেটা সত্ৰত চাৰিদিন ধৰি মাঘৰ বিহুৰ কাৰ্যসূচী চলিব। কালিৰ পৰা আচলতে আৰম্ভ হৈছে আজি বৰ বিহু আৰু আজিৰ দিনটোৰ পৰাহে মূল কাৰ্যসূচীসমূহ চাৰিদিন ধৰি চলি থাকিব।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি চিৰাং জিলাৰ বিজনীৰ বিজনী জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত চেক বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। প্ৰায় 20,000 হিতাধিকাৰীক আজি চেক বিতৰণ কৰা হ'ব বুলি চিৰাং জিলা প্ৰশাসনৰ উদ্ধৃতিৰে আমাৰ সংবাদদাতাই জনাইছে। অসমৰ প্ৰতিষ্ঠাতা সাংবাদিক, বিশিষ্ট লেখক, প্ৰান্তিক আলোচনীৰ সম্পাদক প্ৰদীপ বৰুৱাৰ নশ্বৰ দেহ আজি পুৱা 8:30 বজাত চিকিৎসালয়ৰ পৰা তেওঁৰ বাসভৱনলৈ অনা হ'ব। পুৱা 11:00 বজাত নৱগ্ৰহ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব। গুৱাহাটীৰ ডাউনটাউন হস্পিটেলত বাৰ্ধক্যজনিত কাৰণত কালি দেহাৱসান ঘটা প্ৰদীপ বৰুৱাৰ মৃত্যুৰ সময়ত বয়স হৈছিল 87 বছৰ। 1938 চনত ডিব্ৰুগড়ত জন্ম লাভ কৰা প্ৰদীপ বৰুৱাই গুৱাহাটীৰ ডন বস্কো বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰে আৰু কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ কনিষ্ঠ পুত্ৰ বৰুৱাই পিতৃৰ সৈতে ট্ৰিবিউন গোষ্ঠী আৰু সাহিত্য প্ৰকাশনৰ সৈতে জড়িত হৈছিল। 1981 চনৰ 1 ডিচেম্বৰৰ পৰা প্ৰখ্যাত সাহিত্যিক ভৱেন্দ্ৰনাথ শইকীয়াৰ মুখ্য সম্পাদনাত প্ৰকাশ পোৱা প্ৰান্তিক আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। মৃত্যুৰ সময়লৈকে তেওঁ প্ৰান্তিকৰ সম্পাদক আৰু প্ৰকাশক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। অসমীয়া সাহিত্য আৰু সাংবাদিকতালৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বঁটাকে প্ৰমুখ্যে ধৰি কেইবাটাও বঁটা লাভ কৰিছিল। 2024 বৰ্ষত তেওঁলৈ অসম জাতীয় বিদ্যালয়ৰ শৈক্ষিক আৰু আৰ্থ সামাজিক ন্যাসে অসম জাতীয় বিদ্যালয় সন্মান আগবঢ়োৱাৰ লগতে তেওঁৰ জীৱনভিত্তিক তথ্যচিত্ৰ প্ৰান্তিক নিৰ্মাণ কৰিছিল। 2018 চনত তেওঁৰ আত্মজীৱনী স্বগতোক্তি প্ৰকাশ পাইছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰবীণ সাংবাদিকগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ পত্নী মায়া বৰুৱা আৰু এগৰাকী কন্যাক ইহ সংসাৰত এৰি থৈ যায়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।